এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা সীমা বিবাদ বৰ্তমানৰ ব্যৱস্থাসমূহৰ মাজেৰে সম্পূৰ্ণৰূপে সমাধান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা সম্পূৰ্ণ হোৱা বিষয়কেইটাত পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰ অন্তৰ্ভুক্তিৰ বাবে আজিৰে পৰা পৰ্টেল মুকলি। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱস, ন্যায়ালয় প্ৰতিষ্ঠাৰ আঁৰৰ ব্যক্তিসকলক মুখ্যমন্ত্ৰীৰ স্মৰণ। অশোকাষ্টমীৰ স্নান উপলক্ষে ব্ৰহ্মপুত্ৰৰ পাৰত পুৱাই হাজাৰ হাজাৰ ভক্তই বৰলুইতৰ পাৰত স্নানৰ বাবে ভিৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছৰ 184 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। সন্ধিয়া 7:30 বজাৰ পৰা আন এখন খেলত ৰাজস্থান ৰয়েলছ পঞ্জাব কিংছৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অৰুণাচল প্ৰদেশৰ আলুত আয়োজিত 69 সংখ্যক মপিন উৎসৱত অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ মূলতঃ ইষ্ট আৰু ৱেষ্ট চিৰাং জিলাৰ গালো জনগোষ্ঠীয় লোকসকলে মপিন উৎসৱ পালন কৰি আহিছে। প্ৰকৃতিক শক্তি আৰু সমৃদ্ধিৰ বাবে উদযাপন কৰা মপিন উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু গালো জনগোষ্ঠীয় আয়োজক সকলক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশ আৰু অসম কেৱল ভৌগোলিক সীমাৰেই নহয় বহু শতিকাজোৰা ঐতিহ্য সভ্যতা সিপাৰে সংযুক্ত সমন্বয়ৰ প্ৰতীক। অসমীয়া সমাজৰ বহু উৎসৱৰ দৰেই মপিন উৎসৱৰো আধাৰ প্ৰকৃতিয়ে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে মপিন উৎসৱত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা ঐক্য প্ৰতিফলিত হৈছে।
আসাম অরুণাচল হাম লোক দোনো সবসে ক্লোজেস্ট নেইবার হে ওর হামারা নেইবার জিওগ্রাফিক্যাল নেইবার নেই হে হাম সংস্কৃতি কা দৃষ্টিকোণ সে হাম সবসে ক্লোজ হে অভি জব মে সার্কিট হাউস মে আয়া মুঝকো সারে সিনিয়র লোক বোল রহে থে কি হামারে ইহা মে জো নামঘর হে আপ নামঘর কে লিয়ে সহায় কিজিয়ে নামঘর কো থোড়া মদদ কিজিয়ে মতলব আপ লোগো কা আসাম কে লিয়ে কতনা প্যার হে এহি ইয়ে সব ছোটে ছোটে বাত সে দর্শাতা হে পেমাজি অর মে কমিটেড হো হাম লোগ পুরা 100% কমিটেড হো কি হামারা সময় মে হি হাম আসাম অর অরুণাচল কা সীমা কা সমস্যা 100% হাল করকে হি ছোড়ুঙ্গা আগর উসকে লিয়ে হমে এক কদম আগে জানা হে ইয়া অরুণাচল কো এক কদম আগে জানা হে কোই আপত্তি নেই হে হাম দোনো প্রদেশ এক সাথ থে অর আগে ভি হাম এক সাথ হি রহেগা এসা হি হামারা সংকল্প হে আজ মপিন কা ইয়ে পাবন উৎসব মে মে আপ লোগো কো বিশ্বাস দিলাতা হু কি আসাম হমেশা আপকা সাথ হে কি অরুণাচল কা হর লোক হামারে অতিথি হে হামারা গেস্ট হে অর ওহি হিসাব সে হাম লোক অরুণাচল কা লোগো কো সম্মান করনা চাইয়ে।
এই অনুষ্ঠানতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা সীমা বিবাদ বৰ্তমানৰ ব্যৱস্থাসমূহৰ মাজেৰে সম্পূৰ্ণৰূপে সমাধান কৰা হ'ব বুলি মন্তব্য কৰে। লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে 2026 চনত পালন হ'বলগীয়া ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী অৰুণাচল প্ৰদেশ চৰকাৰে অৰুণাচলতো পাতিবলৈ ইচ্ছুক। শিল্পীগৰাকীৰ জন্মশতবাৰ্ষিকী উদযাপনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অৰুণাচলৰ মুখ্যমন্ত্ৰীকো আহ্বান জনায়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা সম্পূৰ্ণ হোৱা বিষয়কেইটাত পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰৰ অন্তৰ্ভুক্তিৰ বাবে আজিৰে পৰা পৰ্টেল মুকলি কৰিছে। পৰীক্ষা অনুষ্ঠিত নোহোৱা বিষয়কেইটাৰ ক্ষেত্ৰত নম্বৰ অন্তৰ্ভুক্তিৰ বাবে 22 এপ্ৰিলত পুনৰ পৰ্টেল মুকলি কৰা হ'ব বুলি পৰিষদে জানিবলৈ দিছে। এটা নিৰ্দেশনাযোগে পৰিষদে কয় যে নম্বৰ অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত শিক্ষানুষ্ঠানৰ মুৰববীয়ে ছাত্ৰ ছাত্ৰীক মাৰ্কশ্বীট ডাউনলোড কৰিবলৈ দিব পাৰিব। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱস। 1948 চনৰ আজিৰ দিনটোতে কাৰ্যকৰীকৰণেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা হৈছিল। এই উপলক্ষে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ ন্যায় ব্যৱস্থাৰ দৃষ্টিকোণেৰে আজি এটা অতি উল্লেখযোগ্য দিন। ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ আঁৰৰ ব্যক্তিসকলক স্মৰণ কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানে ন্যায়ালয়ৰ সৈতে জড়িত থকা প্ৰতিগৰাকী ব্যক্তিলৈ অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও সামাজিক মাধ্যমযোগে কয় যে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ন্যায় প্ৰণালীৰ অন্যতম স্তম্ভ হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ে দীৰ্ঘদিন ধৰি পালন কৰি অহা সাংবিধানিক ভূমিকা গৌৰৱপূৰ্ণ। ন্যায়, নৈতিকতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ সংৰক্ষণত অতুলনীয় অৱদান আগবঢ়োৱা ব্যক্তিসকললৈ ডাঃ পেগুৱে শুভেচ্ছা জ্ঞাপন কৰে। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
আজি অশোকাষ্টমী স্নান উপলক্ষে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত লোকে লোকাৰণ্য হোৱা পৰিলক্ষিত হয়। পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তই বৰলুইতৰ পাৰত স্নানৰ বাবে উপস্থিত হয়। অশোকাষ্টমীৰ দিনটোত সনাতন ধৰ্মৰ লোকসকলে ধৰ্মীয় নীতি নিয়ম ৰক্ষা কৰি স্নান কৰাৰ পৰম্পৰা চলি আহিছে। ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ, বিহাৰৰ অসংখ্য ভক্তৰ আগমনত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰ তীৰ্থস্থানত পৰিণত হয়। অশোকাষ্টমী স্নানৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো আজিৰে পৰা ধুবুৰীত 15-দিনীয়া অশোকাষ্টমী মেলা আৰম্ভ হয়। মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া পশ্চিমবংগৰ ব্যৱসায়ীসকলেও অস্থায়ী বিপণীৰ জৰিয়তে অংশগ্ৰহণ কৰে। মেলা উপলক্ষে ধুবুৰী জিলা প্ৰশাসনে ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। ইয়াৰ লগতে কামৰূপ জিলাৰ শুৱালকুছিত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগতভাৱে অশোকাষ্টমী মেলা আৰম্ভ হয়। লগতে উত্তৰ গুৱাহাটীৰ অশ্বক্ৰান্ত দেৱালয়ৰ উদ্যোগত আয়োজিত মেলাত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা বিষ্ণুপদত অস্থি আৰু পিণ্ড বিসৰ্জন দিয়া হয়। আজিৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যাত্ৰীসকলে পুৱাৰে পৰা নৈ পাৰত ভিৰ কৰা পৰিলক্ষিত হয়। ৰাজ্যত প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন হ'বলগীয়া জিলাকেইখনৰ লগতে শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। অধিসূচনা অনুসৰি 11 এপ্ৰিললৈ চৰকাৰী বন্ধ বাদ দি বাকী দিনসমূহত পুৱা 11 বজাৰ পৰা বিয়লি 3 বজাৰ ভিতৰত প্ৰাৰ্থীয়ে কাৰ্যালয়ৰ কৰ্তৃত্বপ্ৰাপ্ত বিষয়াক মনোনয়ন পত্ৰ নিজে বা প্ৰস্তাৱকৰ জৰিয়তে দাখিল কৰিব পাৰিব। 12 এপ্ৰিলৰ পুৱা 10:30 বজাৰ পৰা একেস্থানতে মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব। 17 এপ্ৰিলৰ বিয়লি 3 বজাৰ ভিতৰত একেস্থানতে মনোনয়ন প্ৰত্যাহাৰৰ বাবে আবেদন দাখিল কৰিব পাৰিব। জিলাখনত 16খন জিলা পৰিষদৰ আসনৰ বাবে 16জন সদস্য, 95জন আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 950জন গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচনৰ বাবে 2 মে'ত ভোটগ্ৰহণ কৰা হ'ব। হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি জিলাখনত দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। জিলাখনত 774টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ হ'ব। জিলাখনত মুঠ ভোটাৰৰ সংখ্যা 630,600গৰাকী। ইয়াৰে 330,000 পুৰুষ ভোটাৰ আৰু 307,591গৰাকী মহিলা আৰু অন্যান্য 9গৰাকী ভোটাৰ আছে। জিলাখনত পঞ্চায়ত নিৰ্বাচন পৰিচালনা কৰিবলৈ 3,716গৰাকী বিষয়া নিয়োগ কৰা হ'ব। গাঁও পঞ্চায়তৰ সদস্যসকলৰ বাবে মনোনয়ন দাখিল কৰিবলৈ জিলাখনৰ 5টা খণ্ডত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ প্ৰাৰ্থীয়ে জিলা আয়ুক্তৰ কাৰ্যালয় আৰু লামডিং সমজিলা কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব পাৰিব। একে সময়তে জিলা প্ৰশাসনে নিৰ্বাচনৰ প্ৰচাৰ সভাৰ ক্ষেত্ৰতো নীতি নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যৰ আন কেইবাখনো জিলাৰ লগতে 7 মে'ত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া দৰং জিলাতো নিৰ্বাচন নিকা আৰু মুক্তভাৱে পৰিচালনা কৰিবলৈ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। জিলা আয়ুক্ত পৰাপ কুমাৰ কাকতীয়ে জনোৱা অনুসৰি জিলাখনৰ 12টা জিলা পৰিষদ সমষ্টি, 75খন আঞ্চলিক পঞ্চায়ত আৰু 750খন পঞ্চায়ত ৱাৰ্ড আসনৰ বাবে ভোটগ্ৰহণ হ'ব। প্ৰয়াত ৰেকিবুদ্দিন আহমেদৰ সোঁৱৰণত গঢ় লৈ উঠা জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী জিকিৰ জাৰি চৰ্চা আৰু গৱেষণা মঞ্চ অসমৰ উদ্যোগত আজি শিৱসাগৰৰ যুৱদলত বিশেষ স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত লোক সংস্কৃতিৰ সাধক ডঃ অনিল শইকীয়াই জিকিৰৰ সাংগীতিক সৌন্দৰ্য শীৰ্ষক বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানতে লোকশিল্পী তথা ভাৰত চৰকাৰৰ সংগীতনাটক একাডেমী বঁটাপ্ৰাপক তৰাৱতী বৰীক 2024-25 বৰ্ষৰ ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে জিকিৰ শিল্পী শামছুদ্দিন আহমেদক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। জিকিৰ জাৰি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰলসভাৱে কাম কৰি যোৱা অসমৰ ভিন্ন প্ৰান্তৰ জিকিৰ শিল্পীকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট সাংবাদিক আছাম টক চেনেলৰ মুখ্য সম্পাদক প্ৰাণজিৎ শইকীয়াৰ সৈতে এটা অগতানুগতিক সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণীৰ গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। সমাগত পঞ্চায়ত নিৰ্বাচনত কমলপুৰ সমষ্টিটো অসম গণ পৰিষদ আৰু বিজেপিয়ে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি আজি বিজেপি বিধায়ক দিগন্ত কলিতা আৰু কমলপুৰৰ অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰে। আজি কামৰূপৰ বাইহাটা চাৰিআলিৰ কৰৰাত আয়োজিত এখন সংবাদমেলত দুয়োজন নেতাই বিজেপি আৰু অকপ দলে সন্মানজনকভাৱে আসন ভাগ বটোৱাৰা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু বুলি প্ৰকাশ কৰে।
কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত 62 সংখ্যক ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস উপলক্ষে সামুদ্ৰিক সজাগতা ৱাকাথন মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীসোণোৱালে কয় যে দেশৰ জনসাধাৰণে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা উচিত। তেওঁ লগতে কয় যে ভাৰতক বিশ্বৰ ভিতৰতে উন্নত সামুদ্ৰিক শক্তি হিচাপে গঢ়ি তুলিবলৈ হলে যুৱচামে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। ভাৰতৰ সামুদ্ৰিক খণ্ড দেশৰ অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা অভিযানকাৰী দলে আজি দৰং জিলাৰ চিপাঝাৰত বন বিভাগৰ এজন কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতেলোতে আটক কৰে। নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষীয়ে অভিযুক্ত চিপাঝাৰ কুৰুৱা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী আমিনুল ইছলামক ধৰিবলৈ বেহু ৰচনা কৰে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিজুলীবাৰীত অভিযোগকাৰীৰ সৈতে অৱস্থান কৰা দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে পূৰ্বৰ নিৰ্ধাৰিত অনুসৰি 5,000 টকা অভিযোগকাৰীৰ হাতৰ পৰা গ্ৰহণ কৰাৰ সময়তে আমিনুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অভিযুক্ত কৰ্মচাৰীগৰাকীয়ে অঞ্চলটোত থকা মাটি কঢ়িওৱা প্ৰতিখন ডাম্পাৰ ট্ৰাক আদিৰ পৰা গৰাকীক বন বিভাগৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ চৰ্তত মাহে 30,000 টকাকৈ দাবী কৰা বুলি অভিযোগ উত্থাপন হৈছিল। ধৃত বন কৰ্মচাৰীজনৰ ঘৰ মঙলদৈ চহৰৰ কৰিম চৌকত। অসম কৃষি বিশ্ববিদ্যালয়ৰ 25 সংখ্যক সমাৱৰ্তন অহা 9 এপ্ৰিলত যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু প্ৰকৃতিপ্ৰেমী গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ'ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত হ'বলগীয়া কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 9খন মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে PhD লাভ কৰা 548গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হ'ব। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 120তম কেন্দ্ৰীয় দ্বিবাৰ্ষিক গোলাঘাট অধিৱেশনৰ আজি দ্বিতীয় দিনা মুকলি সভা অনুষ্ঠিত হয়। সভাত বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাইসহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। কাইলৈৰ অধিৱেশনৰ সামৰণি পৰিব। বিগত 3 মাহত মহানগৰ আৰক্ষীয়ে 5 কোটি টকা মূল্যৰ চুৰি সামগ্ৰী জব্দ কৰাৰ লগতে 557টা চোৰক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে আজি সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা 1 জানুৱাৰীৰ পৰা 31 মাৰ্চলৈ মহানগৰ আৰক্ষীয়ে 81খন দুচকীয়া বাহন, 10খন তিনিচকীয়া বাহন, 22খন চাৰিচকীয়া বাহন আৰু 84টা গাড়ী চোৰক আটক কৰিছে। এই সময়ছোৱাত 9 কোটি টকা মূল্যৰ ড্ৰাগছসহ 192টা সৰবৰাহকাৰীক আটক কৰা হৈছে। চিলনী চোৰৰ 553টা মোবাইল ফোন, 239গৰাকী নিৰুদ্দেশ হোৱা ব্যক্তি আৰু 72 লাখ টকা চাইবাৰ কবলৰ পৰা উদ্ধাৰ কৰা বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে আজি প্ৰকাশ কৰে। উজনি মাজুলীৰ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা আৰম্ভ হৈছে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা সামৰণি অনুষ্ঠানৰ আজি প্ৰথম দিনা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, বিদ্যালয়ৰ মূল পতাকাৰ লগতে মাজুলীৰ বিভিন্ন স্থানৰ 50গৰাকী ব্যক্তিৰ দ্বাৰা 50খন পতাকা উত্তোলন কৰা হয়। লগতে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ আনুষ্ঠানিক পঞ্জীয়ন, নৱনিৰ্মিত তোৰণ উন্মোচন আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ অনুষ্ঠিত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে নিৰ্ধাৰণ কৰি দিয়া 184 ৰাণৰ লক্ষ্য অনুসৰণ কৰি চেন্নাই ছুপাৰ কিংছে বেটিং কৰি আছে। খেলখনত আলহী দল দিল্লী কেপিটেলছে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 183 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ KL ৰাহুলে সৰ্বাধিক 77 ৰাণ, অভিষেক পৰেলে 33 ৰাণ সংগ্ৰহ কৰে। চেন্নাই ছুপাৰ কিংছৰ হৈ খলিল আহমেদে 2টা উইকেট আৰু ৰবীন্দ্ৰ জাদেজা, নূৰ আহমেদ, মাথিছা পাথিৰাণাই 1টাকৈ উইকেট দখল কৰে। ঘৰুৱা দলটোৱে এতিয়ালৈ 16 অভাৰত 5টা উইকেট হেৰুৱাই 112 ৰাণ সংগ্ৰহ কৰি খেলি আছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমা বিবাদ বৰ্তমানৰ ব্যৱস্থাসমূহৰ মাজেৰে সম্পূৰ্ণৰূপে সমাধান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ বিষয়কেইটাত পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰ অন্তৰ্ভুক্তিৰ বাবে আজিৰে পৰা পৰ্টেল মুকলি। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱস। ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ আঁৰৰ ব্যক্তিসকলৰ মুখ্যমন্ত্ৰী স্মৰণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছৰ বাবে 184 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।